চফনীয়া ভাৱাদী পুস্তক এক অধ্যায়। আমোনৰ পুত্ৰ যিহুদাৰ ৰজা যোছিয়াৰ ৰাজত্ব সময়ত কুছিয়ৰ পুত্ৰ চফনীয়াৰ ওচৰলৈ যিহুৱাৰ বাক্য আহিল। কুছি আছিল গদলিয়াৰ পুত্ৰ, গদলিয়া অমৰিয়াৰ পুত্ৰ, অমৰিয়া হিস্কিয়াৰ পুত্ৰ। ইহুদীসকললৈ আহিব লগা দণ্ড। যিহুৱাই এই কথা কৈছে, মই পৃথিৱীৰ বুকুৰ পৰা সকলোকে নিঃশেষ কৰি পেলাম। মানুহ আৰু পশু, আকাশৰ পক্ষী আৰু সমুদ্ৰৰ মাছবোৰক মই শেষ কৰি দিম। মই দুষ্টবোৰ পতন ঘটাম। পৃথিৱীৰ পৰা মই মানুহক উচ্ছন্ন কৰিম। মই যিহুদাৰ বিৰুদ্ধে আৰু জিৰচালেমৰ নিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম। মই এই দেশত থকা বাল দেৱতাৰ অৱশেষ আৰু প্ৰতিমা পূজাকাৰীসকলৰ সৈতে পুৰোহিতসকলৰ নাম লুপ্ত কৰিম। যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ ছালৰ ওপৰত উঠি প্ৰণাম কৰে আৰু যিসকলে যিহুৱাৰ উদ্দেশ্যে প্ৰণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্ৰণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম। যিসকলে যিহুৱাৰ পাছত চলাৰ পৰা ওলটি গৈছে আৰু তেওঁলোকে যিহুৱাৰ ইচ্ছাত চলা নাই, নাইবা তেওঁৰ ইচ্ছা জানিবলৈ বিচৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম। প্ৰভু যিহুৱাৰ উপস্থিতিত আপোনালোক নীৰৱে থাকক, কিয়নো যিহুৱাই সুদ বিচাৰ কৰাৰ দিন ওচৰ চাপি আহিছে। কাৰণ যিহুৱাই এক যজ্ঞৰ আয়োজন কৰিছে, নিজৰ নিমন্ত্ৰিত লোকসকলক পবিত্ৰ কৰিলে। যিহুৱাই এই কথা কৈছে, মোৰ সেই যজ্ঞৰ দিনা মই ৰাজ অধ্যক্ষসকলক, ৰাজপুত্ৰসকলক আৰু বিদেশী পোছাক পৰিহিত লোকসকলক দণ্ড দিম। যিসকলে জাপ দি দুৱাৰ দলিত পাৰ হয়, যিসকলে নিজৰ প্ৰভুৰ গৃহ হিংস্ৰতা আৰু চলনাৰ পূৰ কৰে, সেইদিনা মই তেওঁলোকৰ সকলোকে দণ্ড দিম। যিহুৱাই কৈছে, সেইদিনা মৎস্যৰ দ্বাৰাৰ পৰা যন্ত্ৰণা ক্ৰদন শুনা যাব, দ্বিতীয় বিভাগৰ পৰা বিলাপৰ শব্দ, পৰ্বতবোৰ পৰা এক বৃহৎ শব্দ শুনা যাব। সেই মকটেশ্বৰ বাসিন্দাসকল, তোমালোকে বিলাপ কৰা, কিয়নো তোমালোকৰ সকলো ব্যৱসায়ী লোকক নিঃশেষ কৰা হ'ব, ৰূপ বৈ অনা সকলোকে নিঃশেষ কৰা হ'ব। সেই সময়ত মই এটা চাকি ল'ম আৰু জেৰুচালেমৰ সকলো ঠাইতে বিচাৰিম। যিসকলে তেওঁলোকৰ দাক্ষাৰখতে সন্তুষ্ট থাকে আৰু মনতে কয়, যিহুৱাই মংগল কি অমংগল একোৱেই নকৰিব, তেওঁলোকক দণ্ড দিম। তেওঁলোকৰ সম্পদ লুট কৰা হ'ব, তেওঁলোকৰ ঘৰ বাৰীবোৰ ধ্বংসস্থান হ'ব, এনেকি তেওঁলোকে ঘৰ সাজিব কিন্তু তাত বাস কৰিবলৈ নাপাব, দাক্ষাবাৰী পাতিব কিন্তু দাক্ষাৰস পান কৰিবলৈ নাপাব। যিহুৱাৰ মহৎ দিন। যিহুৱাৰ সেই মহৎ দিন নিকটৱৰ্তী, ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে। সৌৱা শুনা, সেয়া যিহুৱাৰ সেই দিন শব্দ। তেতিয়া যোদ্ধাৰুসকলে চিঞৰি চিঞৰি কান্দোনত ভাঙি পৰিব। সেইদিন হ'ব ক্ৰোধৰ দিন, অতি সংকটময় আৰু ক্লেশৰ দিন, এক ধুমুহা আৰু ধ্বংসৰ দিন, ঘন অন্ধকাৰ আৰু হতাশাৰ দিন, মেঘাচন্ন আৰু উত্তাল তৰংগৰ অন্ধকাৰৰ দিন, শিঙাধ্বনি আৰু ৰণনাদৰ দিন। সেইদিন গড়েৰে আবৃত্ত নগৰবোৰৰ আৰু ওখ কোটবোৰৰ বিপক্ষৰ দিন হ'ব। মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম, তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহুৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে। তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ'ব, তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব। যিহুৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা শুনেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব, কিন্তু তেওঁ অন্তৰ জ্বালাৰ তাপত গোটেই দেশ অগ্নিৰ গ্ৰাহিত হ'ব, কিয়নো পৃথিৱীৰ নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব, হয় ভয়ানকভাৱে সংহাৰ কৰিব।